চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ পৰম পবিত্ৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ পৰম পিতা পৰমেশ্বৰে আপোনাক ভালে কুশলে ৰাখিছে। এয়া আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ ঈশ্বৰৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়নৰ বাবে। এই বাইবেল অধ্যয়নে যুগে যুগে পৃথিৱীৰ বিভিন্ন ঠাইৰ বিভিন্নজনৰ জীৱন সলনি কৰি আহিছে, জীয়াই থকাৰ প্ৰেৰণা যোগাই আহিছে। আমাৰ শ্ৰোতাসকলেও আমালৈ তেনেকুৱা উৎসাহজনক চিঠি প্ৰায়েই লিখে আৰু তাৰ দ্বাৰা আমি উৎসাহিত হওঁ, কাম কৰি যোৱাৰ প্ৰেৰণা পাওঁ। আপুনি বাৰু এই অনুষ্ঠান শুনি কেনে পাইছে? অনুগ্ৰহ কৰি আমালৈ চিঠি লিখি জনাবচোন। আমাৰ ঠিকনা
ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। হওক, স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাওঁ, কাৰণ তুমি আমাক আকৌ এটা নতুন দিন দেখিবলৈ দিলা আৰু আকৌ এবাৰ তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ এই সুযোগ দিলা। প্ৰভু, তোমাক অশেষ ধন্যবাদ, কিয়নো তোমাৰ প্ৰেম, তোমাৰ কৰুণা, অনুগ্ৰহ আৰু দয়া আমাৰ জীৱনত প্ৰকাশ কৰি আছা। প্ৰভু, আমি অতি অযোগ্য অধাৰ্মিক লোক হ'লেও তুমি আমাক দলিয়াই পেলোৱা নাই, বৰং মৰমেৰে বুটলি লৈছা, আঁকোৱালি লৈছা। তোমাৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টৰ যোগেদি আমালৈ অনন্ত জীৱনৰ অমূল্য দান বিনামূল্যে আগবঢ়াইছা। এতিয়া প্ৰভু, তোমাৰ বাক্য অধ্যয়ন কৰি বুজি পাবলৈ তুমি আমাক সহায় কৰা। এই অনুষ্ঠানৰ প্ৰতিজন শ্ৰোতাক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা। তেওঁলোকৰ প্ৰতিজনক তোমাৰ স্পষ্ট মাত শুনিবলৈ দিয়া। তেওঁলোকৰ জীৱনত তোমাৰ গৌৰৱ, তোমাৰ মহিমা প্ৰকাশ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় শ্ৰোতা, আপুনি বাৰু কেতিয়াৰ পৰা আমাৰ এই ভক্তিবচন অনুষ্ঠান শুনি আছে? এই বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান আৰম্ভ কৰা বহু বছৰ হ'ল। আমি কৈছিলোঁ এই অনুষ্ঠানৰ যোগেদি আমি বাইবেলখন ইমূৰৰ পৰা সিমূৰলৈ অধ্যয়ন কৰিম বুলি। আমি আৰম্ভ কৰিছিলোঁ বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তকৰ পৰা। তাৰ পাছত আমি বাইবেলৰ নতুন নিয়ম আৰু পুৰণি নিয়মৰ পৰা একো একোখন পুস্তক লৈ এফালৰ পৰা অধ্যয়ন কৰি গৈছিলোঁ। এনেদৰে আমি বাইবেলৰ 66খন পুস্তকৰ 65খন পুস্তকৰে অধ্যয়ন কৰি আহিলোঁ। বাকী আছিল বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন। কিছুদিন আগতে আমি এই প্ৰকাশিত বাক্য পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ আৰু ক্ৰমান্বয়ে একো একোটা অধ্যায়ৰ অধ্যয়ন কৰি যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ শেষৰটো অধ্যায় অৰ্থাৎ 22 নম্বৰ অধ্যায়টোৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ। যোৱা অনুষ্ঠানত আমি এই 22 নম্বৰ অধ্যায়ৰ প্ৰথম 7টা পদ পঢ়ি তাৰ ভিত্তিতেই আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত আমি 22 নম্বৰ অধ্যায়টোৰ বাকী থকা পদকেইটা অধ্যয়ন কৰিম। অৰ্থাৎ আজিৰ অনুষ্ঠানত আমাৰ এই প্ৰকাশিত বাক্য পুস্তকখনৰ অধ্যয়নৰ সামৰণি পৰিব আৰু লগতে গোটেই বাইবেলখন অধ্যয়ন কৰাও আজি শেষ হ'ব। এই প্ৰকাশিত বাক্য পুস্তকৰ 22 নম্বৰ অধ্যায়ৰ প্ৰথম 7টা পদত আমি পালোঁ যে নতুন জিৰচালেমত জীৱন জলৰ নদী থাকিব আৰু থাকিব জীৱন বৃক্ষ। সেই বৃক্ষত 12 মাহে ফল লাগে আৰু সেই গছৰ পাতবোৰো ঔষধি গুণ সম্পন্ন। সেই নতুন সৃষ্টিত কোনো পাপ নাথাকিব, চন্দ্ৰ সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ'ব, কাৰণ ঈশ্বৰে নিজেই পোহৰ দিব। খ্ৰীষ্টীয় বিশ্বাসীসকলে প্ৰভু যীশুৰ লগত অনন্তকাল ধৰি নিবাস কৰিব আৰু তেওঁৰে সৈতে সদা সৰ্বদাই ৰাজত্ব কৰিবলৈ পাব। তাৰ পাছত আমি পালোঁ প্ৰভু যীশুৱে এই প্ৰকাশিত বাক্য পুস্তকৰ কথাখিনি বিশ্বাসযোগ্য আৰু সত্য বুলি ঘোষণা কৰিছে। এই পুস্তকৰ কথাবোৰ পালন কৰা লোকসকলৰ বাবে বিশেষ আশীৰ্বাদ আছে বুলি কৈছে আৰু তেওঁ বেগাই আহিব বুলি প্ৰতিজ্ঞা কৰিছে। আজিৰ অনুষ্ঠানত আমি 8 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম। বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ প্ৰকাশিত বাক্য 22 নম্বৰ অধ্যায় 8-11 নম্বৰ পদলৈকে পাঠ কৰিম। এনেদৰে লিখা আছে, মই জোহনেই এইবোৰ কথা শুনিলোঁ আৰু দেখিলোঁ। শুনা আৰু দেখাৰ পাছত যি দূতে এই সকলোকে মোক দেখুৱালে তেওঁক প্ৰণিপাত কৰিবলৈ তেওঁৰ চৰণত পৰিলোঁ। তাতে তেওঁ মোক ক'লে, সাৱধান, এনে নকৰিবা। ময়ো তোমাৰ সহদাস আৰু তোমাৰ ভাই ভাৱবাদীসকলৰ আৰু এই পুস্তকত লিখা বাক্য পালন কৰোঁতাবিলাকৰো সহদাস। ঈশ্বৰকহে প্ৰণিপাত কৰা। পুনৰাই তেওঁ মোক ক'লে, এই পুস্তকৰ ভাৱবাণীৰ বাক্যবোৰ চাপ মাৰি বন্ধ নকৰিবা, কিয়নো কাল ওচৰ হৈছে। যিজন অন্যায়কাৰী তেওঁ আৰু অন্যায় কৰি থাকক, যিজন কলংকী তেওঁ আৰু কলংকিত হওক, যিজন ধাৰ্মিক তেওঁ আৰু ধৰ্ম আচৰণ কৰক, যিজন পবিত্ৰ তেওঁ পবিত্ৰ হৈ যাওক। প্ৰথমতেই জোহনে আকৌ জনাই দিছে যে সেই সকলোবোৰ দৃশ্য তেওঁ দেখিছে আৰু সকলোবোৰ কথা আৰু শব্দ তেওঁ শুনিছে। যেন টেলিভিশ্যনতহে তেওঁ এই সকলোবিলাক দেখি আছে, ভৱিষ্যতে ঘটিবলগীয়া আটাইবোৰ কথা যেন তেওঁক চিনেমা দেখুওৱাৰ নিচিনাকৈ ঈশ্বৰে দেখুৱাই আছে। পুস্তকখনৰ প্ৰথমৰ পৰাই তেওঁ এই কথাটো সোঁৱৰাই দি আছে। এই সকলোবোৰ কথা জোহনক এজন স্বৰ্গদূতে দেখুৱাই আছিল। কথাবোৰ দেখি জোহন ইমান অভিভূত হৈছিল যে তেওঁ সেই স্বৰ্গদূতজনক প্ৰণিপাত কৰিব খুজিলে। জোহনৰ ঠাইত আমি হোৱা হ'লেও কিজানি আমিও একেই কৰিলোহেঁতেন। কিন্তু ইয়াত আমি স্বৰ্গদূতজনৰ প্ৰতিক্ৰিয়াৰ কথাখিনিহে ভালদৰে চাব লাগে। স্বৰ্গদূতৰ সৰলতা আৰু নম্ৰতাৰ কথা ইয়াত চকুত লগা ধৰণে প্ৰকাশ পাইছে। স্বৰ্গদূতসকলকো ঈশ্বৰেই সৃষ্টি কৰিছিল আৰু মানুহতকৈ উচ্চ খাপৰ ব্যক্তি হিচাপে স্বৰ্গদূতবোৰক সৃষ্টি কৰা হৈছিল। কিন্তু ইয়াত স্বৰ্গদূতজনে নিজকে জোহন আৰু আন আন ভাৱবাদীসকলৰ সহদাস বুলিহে কৈছে। স্বৰ্গদূতজনে ঈশ্বৰৰ পৰা মানুহলৈ বাৰ্তা কঢ়িয়াই অনা কামটোহে কৰিছিল। মানুহৰ পৰা কোনো সেৱা উপাসনা গ্ৰহণ কৰিবলৈ অহা নাছিল। সেইবাবে তেওঁ জোহনক কৈছে, ঈশ্বৰকহে প্ৰণিপাত কৰা। মুঠতে এই প্ৰকাশিত বাক্য পুস্তকখন খ্ৰীষ্টকেন্দ্ৰিক। কোনো কথাতেই আমাৰ দৃষ্টি খ্ৰীষ্টৰ পৰা আঁতৰি যোৱা উচিত নহয়। এই পুস্তকৰ ভাৱবাণীৰ বাক্যবোৰ চাপ মাৰি বন্ধ নকৰিবা। আমি দানিয়েল ভাৱবাদীৰ পুস্তকত পাইছিলোঁ যে দানিয়েলক তেওঁৰ ভাৱবাণীৰ বাক্যবোৰ চাব মাৰি বন্ধ কৰি থবলৈ কোৱা হৈছিল, কাৰণ সেইবোৰ ফলিয়াবলৈ তেতিয়াৰ পৰা বহুদিন বাকী আছিল। আজি আমি 21 শতিকাত ভৰি দিলোঁ, কিন্তু এতিয়াও দানিয়েলৰ সেই 70 সপ্তাহৰ শেষ সপ্তাহটোত প্ৰৱেশ কৰা নাই। আনহাতে জোহনক যি ভাৱবাণী দিয়া হৈছিল সেইবোৰ লাহে লাহে ফলিয়াবলৈ উপক্ৰম হৈছিল, কাৰণ যোৱা 2000 বছৰ ধৰি খ্ৰীষ্টীয় মণ্ডলীৰ যোগেদি প্ৰকাশিত বাক্য পুস্তকৰ 2 আৰু 3 অধ্যায়ৰ কথাবোৰ ফলিয়াই গৈ আছে। যিজন অন্যায়কাৰী তেওঁ আৰু অন্যায় কৰি থাকক, এইটো আকৌ কেনেকুৱা কথা! আমাৰ আচৰিত যেন নালাগেনে? কিন্তু এইটো ঈশ্বৰে ভুলতে কোৱা কথা নহয়। আচলতে ইয়াত অধৰ্মী লোকৰ অতি ভয়লগা অৱস্থা এটা প্ৰকাশ কৰি দিয়া হৈছে। পৰিত্ৰাণ নোপোৱা ব্যক্তিসকলৰ যি পাপপূৰ্ণ অৱস্থা, সেই অৱস্থাটো স্থায়ী আৰু অনন্তকলীয়া। অৱশ্যে সেই অৱস্থাটো গতিশীল। ইয়াত এই কথাটো বুজোৱা হৈছে যে যিমানেই শেষকাল চমু চাপি আহিব সিমানেই অধাৰ্মিক লোক আৰু অধাৰ্মিক হৈ যাব। যিজন কলংকী তেওঁ আৰু কলংকিত হওক। পৰিত্ৰাণ নোপোৱা লোকসকলৰ অৱস্থা বেয়াৰ পৰা অধিক বেয়া হৈ গৈ থাকে আৰু ক্ৰমাৎ ভয়ংকৰ পাপী হৈ পৰাৰ সম্ভাৱনাই থাকে। এইটো অতি ভয় লগা কথা নহয়নে বাৰু? আনহাতে ঈশ্বৰৰ সন্তানসকলৰ অৱস্থাও স্থিৰ নহয়। খ্ৰীষ্টক পৰিত্ৰাতা বুলি গ্ৰহণ কৰি পবিত্ৰ আত্মাৰ বলত নতুন জন্ম লাভ কৰা আৰু ঈশ্বৰৰ সন্তান বুলি পৰিগণিত হোৱা প্ৰতিজন ব্যক্তি প্ৰতিদিনে ধাৰ্মিকতাত বৃদ্ধি পাই থাকে, পবিত্ৰতাত বৃদ্ধি পাই থাকে। স্বৰ্গও স্থিৰ নহয়। আনকি সেই 1000 বছৰীয়া শাসনৰ দিনতো প্ৰভু যীশুৰ ৰাজ্যৰ কোনো অন্ত নহ'ব। এইটো খ্ৰীষ্টীয় বিশ্বাসীজনৰ কাৰণে কি যে সুন্দৰ গৌৰৱময় আশা! আমি জ্ঞানত বৃদ্ধি পাই থাকিব পাৰিম গোটেই অনন্তকাল ধৰি। যিজন ধাৰ্মিক তেওঁ আৰু ধৰ্ম আচৰণ কৰক, যিজন পবিত্ৰ তেওঁ পবিত্ৰ হৈ থাকক। এই কথাটো আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে মনত পেলাই থকা উচিত। আমি অধিক ধাৰ্মিক, অধিক পবিত্ৰ হৈ গৈ আছোনে মাজে মাজে পৰীক্ষা কৰি চোৱা উচিত। এতিয়া 12 আৰু 13 নম্বৰ পদ দুটা পাঠ কৰি দিছোঁ। চোৱা, মই বেগাই গৈছোঁ, যাৰ যেনে কৰ্ম তেওঁক তেনে প্ৰতিফল দিবলৈ মই দিবলগীয়া পুৰস্কাৰ মোৰ লগত আছে। মই আলফা আৰু ওমেগা, প্ৰথম আৰু শেষ, আদি আৰু অন্ত। এই বিশেষ কাৰ্যসূচীৰ কথা, ঈশ্বৰৰ এই আঁচনিৰ কথা খ্ৰীষ্টীয় মণ্ডলীয়ে ভালদৰে জনা উচিত। সেইবাবে স্বৰ্গদূতজনেও প্ৰভু যীশুৰ কথা এনেদৰে ঘোষণা কৰি দিছে আৰু স্বয়ং প্ৰভু যীশুখ্ৰীষ্টই নিজেই কৈছে যে তেওঁ বেগাই আহি আছে। তেওঁ প্ৰতিজ্ঞা কৰিছে যে তেওঁ আকৌ আহিব। সেয়া প্ৰভু যীশুৱে নিজে কৰা ঘোষণা। প্ৰভু যীশুৰ এই ব্যক্তিগত ঘোষণাটো, এই অতীৱ প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ ঘোষণাটোৰ বিষয়ে কোনো খ্ৰীষ্টীয় বিশ্বাসীয়ে সন্দেহ কৰা উচিত নহয়, অবিশ্বাস কৰা বা অস্বীকাৰ কৰা উচিত নহয়। প্ৰতিজন বিশ্বাসীক প্ৰভু যীশুৱে নিজে পুৰস্কাৰ দিব। মহাক্লেশৰ আগে আগে পৃথিৱীৰ পৰা উঠাই লৈ যোৱা খ্ৰীষ্টীয় মণ্ডলী আৰু মহাক্লেশৰ সময়ত তেওঁক বিশ্বাস কৰা ইছৰাইলীয়া আৰু পৰজাতীয় সকলো বিশ্বাসীকেই প্ৰভু যীশুৱে নিজে পুৰস্কাৰ দিব, তেওঁলোকৰ কৰ্ম অনুসাৰে। অৱশ্যে আমি আমাৰ কৰ্মৰ বলত পৰিত্ৰাণ নাপাওঁ। প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি ঈশ্বৰৰ অনুগ্ৰহতহে আমি পৰিত্ৰাণ পাওঁ। কিন্তু পৰিত্ৰাণ পোৱা লোক হিচাপে আমি যি যি কৰ্ম কৰোঁ সেই কৰ্মৰ ভিত্তিত প্ৰভু যীশুৱে নিজে আমাক পুৰস্কাৰ দিব। পাচনি পৌলে সেইবাবেই এনেদৰে লিখিব পাৰিছিল, ফিলিপিয়া 3 অধ্যায়ৰ 10 নম্বৰ পদৰ পৰা 14 নম্বৰ পদলৈকে পঢ়ি দিছোঁ। আৰু তেওঁত আৱিষ্কৃত হওঁ আৰু কোনোমতে মৃতবিলাকৰ পুনৰুত্থানৰ ভাগী হ'বৰ কাৰণে মই খ্ৰীষ্টৰ মৃত্যুৰ সমৰূপ হৈ তেওঁক আৰু তেওঁৰ পুনৰুত্থানৰ শক্তি আৰু তেওঁৰ দুখ ভোগৰ সহভাগিতা যেন জানিবলৈ পাওঁ, এইকাৰণে তেওঁৰ অৰ্থে সকলোৰে হানি সহন কৰিছোঁ আৰু সকলোকে বিষ্ঠা যেন মানিছোঁ। মই যে এতিয়াই পালোঁ বা এতিয়াই সিদ্ধ হ'লোঁ এনে নহয়, কিন্তু যিহৰ নিমিত্তে খ্ৰীষ্ট যীশুৰ দ্বাৰাই মোক ধৰা হ'ল, কোনোমতে মই তাকে ধৰিবৰ কাৰণে খেদি গৈছোঁ। সেই ভাইবিলাক মই যে ধৰিলোঁ, নিজৰ বিষয়ে এনে ভাৱ এতিয়ালৈকে কৰা নাই। কিন্তু এটা কথা, পাছত থকা সকলোকে পাহৰি আগত থকাবোৰলৈ যত্ন কৰি খ্ৰীষ্ট যীশুত ঈশ্বৰে কৰা স্বৰ্গীয় আমন্ত্ৰণৰ বঁটাৰ অৰ্থে ঘাই লৈ লৰি গৈ আছোঁ। প্ৰভু যীশুৱে ইয়াত আকৌ নিজৰ ঈশ্বৰত্বৰ কথা ঘোষণা কৰি কৈছে, মই আলফা আৰু ওমেগা, প্ৰথম আৰু শেষ, আদি আৰু অন্ত। প্ৰকাশিত বাক্য পুস্তকৰ আৰম্ভণিতেও তেওঁ এইবুলি কৈছিল আৰু এতিয়া সামৰণিতো তেওঁ এইবুলি কৈছে। 14:15 যিবিলাকে জীৱন বৃক্ষৰ অধিকাৰী হ'বৰ আৰু দুৱাৰেদি নগৰত সোমাবৰ কাৰণে নিজ নিজ বস্ত্ৰ ধুৱে তেওঁবিলাক ধন্য। কিন্তু কুকুৰবোৰ, মায়াবীবোৰ, ব্যভিচাৰীবোৰ, নৰবধিবোৰ আৰু দেৱপূজকবোৰ আৰু মিছা কথা ভাল পোৱা আৰু তাক সজা প্ৰতিজন লোক বাহিৰত থাকে। যিবিলাকে জীৱন বৃক্ষৰ অধিকাৰী হ'বৰ আৰু দুৱাৰেদি নগৰত সোমাবৰ কাৰণে নিজ নিজ বস্ত্ৰ ধুৱে। আমি আমাৰ বস্ত্ৰ কেনেকৈ ধুব পাৰোঁ? একমাত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ অমূল্য পবিত্ৰ তেজত, তেওঁ ক্ৰুচত বোৱাই দিয়া সেই তেজত ধুইহে আমি পবিত্ৰ হ'ব পাৰোঁ আৰু এই অধিকাৰ লাভ কৰিব পাৰোঁ। কাৰণ যীশুৰ তেজেহে আমাৰ সকলো পাপ ধুই নিকা কৰিব পাৰে। ইফিচিয়া 1:7 পৰা যদি আমি পঢ়োঁ 12 পদলৈকে আমি এনেদৰে পাওঁ, সেই প্ৰিয়জনাত আমি তেওঁৰ তেজৰ দ্বাৰাই মুক্তি অৰ্থাৎ অপৰাধবোৰৰ মোচন তেওঁৰ অনুগ্ৰহৰূপ ধনৰ দৰে পালোঁ। সেই অনুগ্ৰহৰূপ ধন তেওঁ আমালৈ সকলোবিধ জ্ঞান আৰু বিবেকত উপচি পৰিবলৈ দিলে, কিয়নো স্বৰ্গত থকা আৰু পৃথিৱীত থকা সকলোকে খ্ৰীষ্টত গোট খুৱাবৰ যি হিত সংকল্প তেওঁ কালৰ সম্পূৰ্ণতাৰ কাৰ্যসাধনৰ অৰ্থে নিজতে থিৰ কৰিলে, সেই অনুসাৰে নিজ ইচ্ছাৰ নিগৃঢ় তত্ত্ব আমাক জনালে। আৰু খ্ৰীষ্টত আগেয়ে ভৰসা কৰা যি আমি, আমাৰ পৰাই যেন তেওঁৰ প্ৰতাপৰ প্ৰশংসা জন্মে। এইকাৰণে যিজনাই নিজ ইচ্ছাৰ মন্ত্ৰণা অনুসাৰে সকলোকে সাধন কৰে, তেওঁৰ অভিপ্ৰায়ৰ দৰে পূৰ্বেই নিৰূপিত হৈ আমি সেই খ্ৰীষ্টতেই ঈশ্বৰৰ উত্তৰাধিকাৰ হ'লোঁ। কিন্তু প্ৰভু যীশুৰ তেজত নিজকে ধুই পবিত্ৰ নকৰা লোক সেই নতুন জেৰুচালেমত সোমাবলৈ নাপাব। 16:17 মই যীশুৱে মণ্ডলীবিলাকৰ নিমিত্তে তোমালোকক এইবোৰ কথাৰ সাক্ষ্য দিবলৈ মোৰ দূতক পঠালোঁ। মই দায়ুদৰ মূল আৰু বংশ, উজ্জ্বল প্ৰভাতীয় তৰা। আত্মা আৰু কন্যাই কয় আহা, আৰু যিজনে শুনে তেওঁ বোলক আহা, আৰু যিজনৰ পিয়াহ লাগে তেওঁ আহক, যিজনে ইচ্ছা কৰে তেওঁ বিনামূল্যে জীৱন জল গ্ৰহণ কৰক। প্ৰভু যীশুৱে তেওঁৰ এই কথাবোৰ ঘোষণা কৰি দিবলৈ তেওঁৰ দূতক পঠাইছিল। মই যীশুৱে, তেওঁ নিজৰ এই নামটো কৈছে। যীশু মানে উদ্ধাৰকৰ্তা। এই নামটো তেওঁ পাইছিল মানুহক উদ্ধাৰ কৰিবলৈ মানুহৰূপে জন্মলৈ এই পৃথিৱীলৈ অহাৰ কাৰণে। আমি এই প্ৰভু যীশুৰ ভৰসাতেই, তেওঁত খোপনি লৈয়েই অনন্তকালৰ বাবে স্বৰ্গত বাস কৰিবলৈ পাম। কোনো লোক যদি যীশু নামটোৰ প্ৰতি আগ্ৰহী নহয়, তেনেলোকে কিয় স্বৰ্গলৈ যাব খোজে আমি ভাবি নাপাওঁ। কাৰণ স্বৰ্গততো আমি যীশুৰ নামেই লৈ থাকিব লাগিব। স্বৰ্গত আমি যীশুৰ কথাই কৈ থাকিম। মই দায়ুদৰ মূল আৰু বংশ। প্ৰভু যীশুৱে নিজকে দায়ুদৰ মূল আৰু বংশ বুলি কৈছে, কাৰণ তেওঁ এই পৃথিৱীত জন্মগ্ৰহণ কৰোঁতে দায়ুদৰ বংশতেই জন্মগ্ৰহণ কৰিছিল। এই কথাটোৱে তেওঁক পুৰণি নিয়মৰ সৈতে সাঙুৰি দিয়ে। কিন্তু তেওঁ খ্ৰীষ্টীয় মণ্ডলীৰ কাৰণে উজ্জ্বল প্ৰভাতীয় তৰা। উজ্জ্বল প্ৰভাতীয় তৰা আকাশত ওলায় যেতিয়া ৰাতি অতি গভীৰ হয়। সেই তৰা ওলোৱাৰ অৰ্থ এইয়ে যে সূৰ্য উদয় হ'বলৈ আৰু বেছি সময় নাই। আমাৰ বাবে প্ৰভু যীশু উজ্জ্বল প্ৰভাতীয় তৰা, যিজনা ৰাতিৰ অতি অন্ধকাৰ সময়ত আশাৰ বাতৰি কঢ়িয়াই আনে। 17-19 পদলৈকে পঢ়িছোঁ। আত্মা আৰু কন্যাই কয় আহা, আৰু যিজনে শুনে তেওঁ বোলক আহা, আৰু যিজনৰ পিয়াহ লাগে তেওঁ আহক, যিজনে ইচ্ছা কৰে তেওঁ বিনামূল্যে জীৱন জল গ্ৰহণ কৰক। এই পুস্তকৰ ভাৱবাণীৰ বাক্য শুনা প্ৰতিজনলৈ মই এই সাক্ষ্য দি কৈছোঁ, কোনোৱে যদি এই বাক্যবোৰত কিবা যোগ কৰে তেন্তে এই পুস্তকত লিখা উৎপাতবোৰো ঈশ্বৰে সেইজনত যোগ কৰিব, আৰু কোনোৱে যদি এই ভাৱবাণীৰ পুস্তকৰ বাক্যবোৰৰ পৰা কিবা গুচায় তেন্তে এই পুস্তকত লিখা জীৱন বৃক্ষ আৰু পবিত্ৰ নগৰৰ পৰা ঈশ্বৰে তেওঁৰ ভাগ গুচাব। কন্যা মানে হৈছে খ্ৰীষ্টীয় মণ্ডলী। এই আহ্বানটো দুই দিশীয়া। আহ্বানটো হৈছে প্ৰভু যীশুক সোনকালে আহিবলৈ জনোৱা আহ্বান, লগতে প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ আগে আগে তেওঁক গ্ৰহণ কৰিবলৈ পাপী লোকসকলক জনোৱা আহ্বান। আত্মা আৰু কন্যাই এই আহ্বান দিছে কাৰণ পবিত্ৰ আত্মা এতিয়া পৃথিৱীতে আছে আৰু তেওঁ খ্ৰীষ্টীয় মণ্ডলীৰ লগ হৈ এই প্ৰাৰ্থনা জনাইছে, প্ৰভু যীশু আহা, সোনকালে আহা। আকৌ আজি পবিত্ৰ আত্মাই পাপীলোকৰ অন্তৰত কাৰ্য কৰি খ্ৰীষ্টৰ বিশ্বাসী কৰি তোলা কামটোও কৰি আছে। তেওঁ ঈশ্বৰৰ বাক্যৰ যোগেদিও কাম কৰে আৰু সেই বাক্য বিলাই থকা খ্ৰীষ্টীয় মণ্ডলীৰ যোগেদিও কাম কৰে। মানুহৰ প্ৰতি আহ্বান দিয়া হৈছে প্ৰভু যীশুক গ্ৰহণ কৰি জীৱন জল পান কৰিবলৈ। হে তৃষ্ণাতুৰ লোকবিলাক, তোমালোক প্ৰতিজনে জলৰ ওচৰলৈ আহা। হে ধন নথকা লোক, তুমিও আহা, খোৱা বস্তু কিনা আৰু ভোজন কৰা, এনেকৈ আহা, বিনামূল্যে বিনা দামে দ্ৰাক্ষাৰস আৰু গাখীৰ কিনা। যীশুয়া 55:1 প্ৰভু যীশুৱেও ঘোষণা কৰিছিল। বাইবেলৰ পৰা পাঠ কৰি দিছোঁ, জোখন 7:37। পাছে পৰ্বৰ শেষ দিনা অৰ্থাৎ প্ৰধান দিনা যীশুৱে থিয় হৈ বৰ মাতেৰে ক'লে, কোনো মানুহৰ যদি পিয়াহ লাগে তেওঁ মোৰ ওচৰলৈ আহি পান কৰক। সেই আহ্বান আজিও জনাই থকা হৈছে। যদি আপুনি জগতৰ লেতেৰা পানী খাই খাই ভাগৰি পৰিছে তেন্তে প্ৰভু যীশুলৈ আহক, তেওঁ আহ্বান জনাই আছে। এতিয়া 20-21 পদ দুটা পাঠ কৰি দিম। যিজনে এই কথাৰ সাক্ষ্য দিছে তেওঁ কৈছে, সত্য, মই বেগাই গৈছোঁ, আমেন, হে প্ৰভু যীশু আহক। প্ৰভু যীশুৰ অনুগ্ৰহ পবিত্ৰবিলাকৰ লগত থাকক, আমেন। সত্য, মই বেগাই গৈছোঁ, আচলতে প্ৰভু যীশু আহিবলৈ উদ্যত হৈ আছে, সেই কথা আমি সদায় মনত ৰখা উচিত। হে প্ৰভু যীশু আহক, প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ আচলতে এইটো অন্তৰৰ ক্ৰন্দন। প্ৰভু যীশুৰ অনুগ্ৰহ পবিত্ৰবিলাকৰ লগত থাকক, আমেন। পুৰণি নিয়মৰ সামৰণিত আছিল এটা অভিশাপ, আনহাতে নতুন নিয়মখনৰ সামৰণি মৰা হৈছে বিশ্বাসীসকলৰ প্ৰতি অনুগ্ৰহৰ আশীৰ্বাদ প্ৰাৰ্থনাৰে। অনুগ্ৰহ সকলো মানুহলৈকে আগবঢ়োৱা হৈছে, কিন্তু যি মানুহে সেই অনুগ্ৰহ গ্ৰহণ নকৰে তেওঁ এই পুস্তকত থকা অভিশাপবোৰ গ্ৰহণ কৰিব লাগিব। আজিও মানুহলৈ ঈশ্বৰে অনুগ্ৰহ আগবঢ়াই আছে। এইটোৱেই হৈছে ঈশ্বৰে পাপী লোকক উদ্ধাৰ কৰাৰ একমাত্ৰ পদ্ধতি। প্ৰিয় শ্ৰোতা, সেই অনুগ্ৰহই সকলোকে সাঙুৰি লয়। অতি জঘন্য পাপীজনকো ঈশ্বৰৰ অনুগ্ৰহই মুক্তি দিব পাৰে। সেই অনুগ্ৰহৰ যুগ চলি থাকিব প্ৰভু যীশুৰ দ্বিতীয় আগমন নোহোৱা পৰ্যন্ত। কিন্তু তেওঁৰ দ্বিতীয় আগমনত সেই অনুগ্ৰহৰ কালৰ অন্ত পৰিব। প্ৰভু যীশু বেগাই আহি আছে। তেওঁৰ আগমনৰ আগে আগে আমি ঈশ্বৰৰ অনুগ্ৰহ গ্ৰহণ কৰি প্ৰভু যীশুকেই আমাৰ ত্ৰাণকৰ্তা বুলি স্বীকাৰ কৰি অনন্তকাল ধৰি সেই গৌৰৱময় নতুন জিৰচালেমত বাস কৰাৰ অধিকাৰ অৰ্জন কৰাটোৱেই বুদ্ধিমানৰ কাম নহয় জানো? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক, আমেন।
বিশ্বাস কৰা জন যাতে যায় অনন্ত কৰা কোনো লোকেই নষ্ট নহয় পায় জীৱন কিয় মূল্য দান আজি ধন্যবাদেৰে
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100
ঠিকনাটো আৰু এবাৰ কৈছো ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com আমাৰ ৱেবছাইট www.twr.in
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
জীৱন দিওঁতা আহাৰ তেওঁৱেই, যিজন তেওঁৰ কাষলে আহে তেওঁৰ কেতিয়াও ভোক নালাগে, আত্মিক বিয়াহ তেওঁ দূৰ কৰে, তেওঁ বিশ্বাস কৰা কোনো লোকেই নষ্ট নহয় পায় জীৱন কিয় মূল্য দান আজি ধন্যবাদেৰে জগতৰ প্ৰতিজন লোককে মাতি আছে তেওঁ মৰমেৰে, যীশুৰ সেই আহ্বানলে সঁহাৰি দিয়াৰ সময়ে, তেওঁ বিশ্বাস কৰা কোনো লোকেই নষ্ট নহয় পায় জীৱন কিয় মূল্য দান আজি ধন্যবাদেৰে। প্ৰেম কৰি ঈশ্বৰে পুত্ৰ যীশুকে দান কৰিলে, তেওঁত বিশ্বাস কৰাজন যাতে যায় অনন্ত জীৱনলে, তেওঁত বিশ্বাস কৰা কোনো লোকেই নষ্ট নহয় পায় জীৱন কিয় মূল্য দান আজি ধন্যবাদেৰে কৰা গ্ৰহণ।